নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। অসমে 2030 চনৰ ভিতৰত 3000 মেগাৱাট নিকা শক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ আজি অন্তিম দিনা ছিউলত দেশখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপ মন্ত্ৰী ইয়ং জুক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ বিভিন্ন দিশ আৰু অসম তথা কোৰিয়াৰ ষ্টাৰ্টআপ গোটসমূহৰ মাজত সহযোগিতাৰ বিষয় লৈ আলোচনা কৰে। পাছত তেওঁ দক্ষিণ কোৰিয়াৰ ছিলিকন ভেলী হিচাপে খ্যাত পাংগিঅ ষ্টাৰ্টআপ চৌহদো পৰিদৰ্শন কৰে। ডঃ শৰ্মাই লগতে ছেমি কণ্ডাক্টৰ আৰু LED প্ৰযুক্তিৰ সৈতে জড়িত প্ৰতিষ্ঠান ছিউল ভিঅ'ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি ইয়ং জুকক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ নতুনকৈ গঢ়ি উঠা ছেমি কণ্ডাক্টৰ খণ্ডত যোগদান কৰিবলৈ আহান জনায়। দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি জাপানলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে তেওঁৰ কোৰিয়া ভ্ৰমণ ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰিছে। জাপান ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ অংশ হিচাপে আজি মন্ত্ৰী অশোক সিংঘলে বেংগালুৰুৰ হোটেল ITC গাৰ্ডেনিয়াত এখন বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত মন্ত্ৰী সিংঘলে আন্তঃগাঁথনি, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল বিনিয়োগৰ দ্বাৰা পৰিচালিত অসমৰ বিকাশৰ দৃষ্টিভংগী সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে। মন্ত্ৰী শ্ৰীসিংহলে আমাৰ ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য, 7খনকৈ ৰাষ্ট্ৰীয় উদ্যান আৰু 3টাকৈ ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰই সমৃদ্ধ কৰা বহনক্ষম পৰ্যটনৰ প্ৰতি দায়বদ্ধতাৰ কথাও ভাষণত উল্লেখ কৰে। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ সংহত আৰু দক্ষ যোগান শৃংখলৰ বাবে ৰাজ্যখনক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে তথা দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী শ্ৰীসিংহলে বিনিয়োগকাৰীসকলক অসমত বিনিয়োগ কৰিবলৈ আহান জনায়। আজিৰ সন্মিলনত বস্ত্ৰশিল্প, শিক্ষা, অভিযান্ত্ৰিক, কৃষি, জলসিঞ্চন, মহাকাশ আদি বিভিন্ন খণ্ডৰ ভালেকেইগৰাকী প্ৰতিনিধি উপস্থিত থাকে। চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহী মূল্যায়নৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আজি সফলভাৱে সম্পন্ন হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি জিলাখনৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বড়োবজাৰ কস্তুৰবা বালিকা বিদ্যালয় আৰু চাৰাগাঁও মজলীয়া বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰী জিলাৰ পাঁচপাৰা প্ৰাথমিক বিদ্যালয় আৰু PM শ্ৰী BC মেমৰিয়েল ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনতো অংশ লয়। গুণোৎসৱত কালি 13খন জিলাৰ 5371খন বিদ্যালয়ৰ 512,000ৰো অধিক শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হয়। এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ মূল্যায়ন কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ পুৱা 9:15 প্ৰভাতী তৰংগ অনুষ্ঠানত পথ সুৰক্ষা বিষয়ক এটি বিশেষ আলোচনা প্ৰচাৰ কৰিব। এই পোনপটীয়া অনুষ্ঠানত পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ প্ৰাক্তন সচিব দিজেন দাস উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে ন্যায়ালয়ৰ নতুন ভৱনত ন্যায়াধীশ কাৰ্ডা কিটে আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপতবাক্য পাঠ কৰোৱায়। চিৰাং জিলা সদৰৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ জামাল বাদশাহ নামৰ এজন ব্যক্তিৰ ঘৰত আজি আৰক্ষীয়ে তালাচী চলাই দুই জাই সজীৱ গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰে। আৰক্ষীয়ে অভিযুক্ত জামাল বাদশাহক আটক কৰি থানালৈ আনে যদিও স্থানীয় লোকে জামাল বাদশাহ নিৰ্দোষী বুলি দাবী কৰে। পাছত ৰাইজে অভিযুক্ত জামাল বাদশাহক মোকলাই দিয়াৰ দাবীত থানা ঘেৰাও কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলাই 6জনকৈ গভাইত চোৰক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। ইয়াৰে দুটা চোৰ ক্ৰমে বৰাগাঁৱৰ সাগৰ তামাং আৰু তাহবাৰীৰ মহিবুল ইছলামক বেটেৰী চুৰিৰ অভিযোগত আৰক্ষীয়ে আটক কৰে। মহানগৰ আৰক্ষীৰ আন এটা অভিযানত চুৰি সামগ্ৰীসহ আন 4টা চোৰক আটক কৰা হয়। ধৃত চোৰকেইটা ক্ৰমে কামৰূপ গৰৈমাৰীৰ অজিত আলী, আহমদ আলী, ৱাজেদ আলী আৰু বকুৰ মহিৰুদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।